এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। উজনি অসমৰ তিনিখন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ 15,000 টকাকৈ প্ৰদান কৰা হ'ব। পূৰ্বে বাকী ৰোৱা 16,746টা পৰিয়ালক এই পৰ্যায়ত সামৰি লোৱা হ'ব। আজি খন্তেক পাছতে দিছপুৰৰ লোকসেৱা ভৱনৰ সংবাদ সন্মিলন কক্ষত এই উদ্দেশ্যে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকিব। ইপিনে চি এম ফ্লাইট আঁচনিৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো আজি প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীৰ বৈদেশিক ভাষা প্ৰশিক্ষণ পদক্ষেপৰ অংশ হিচাপে জাপানী ভাষাৰ প্ৰশিক্ষণ কাৰ্যসূচীত এই আঁচনিৰ অধীনত 2024-25 বৰ্ষত নামভৰ্তি কৰা 148 গৰাকী আৰু 2026-27 বৰ্ষত নতুনকৈ নামভৰ্তি কৰা 52 গৰাকী শিক্ষাৰ্থীক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। প্ৰতিগৰাকী শিক্ষাৰ্থীক প্ৰশিক্ষণ গ্ৰহণৰ বাবে 3টা কিস্তিত মুঠ 1,00,000 টকাকৈ দিয়া হ'ব। প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰাৰ পাছত 50,000 টকাৰ অনুমোদন দিয়া হ'ব। এই আঁচনিৰ বাবে চৰকাৰে 2.8 কোটি টকাৰ অনুমোদন জনাইছে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনতো আজি চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানৰ সদ্য স্নাতকসকলৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। 48,188 গৰাকী অৰ্হতাসম্পন্ন প্ৰাৰ্থীক 12 মাহৰ বাবে 2,500 টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ 118.6 কোটি টকা ধাৰ্য কৰা হৈছে। অসমীয়া সমাজ সংস্কৃতিৰ অন্যতম বৰভেটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য নামঘোষা, ভক্তি ৰত্নাৱলী, ভালেসংখ্যক বৰগীত আদিৰে অসমীয়া সংস্কৃতিক চহকী কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি 430 সংখ্যক তিৰুভৱ তিথি। এই উদ্দেশ্যে ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৰুজনাৰ তিথি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। মহাপুৰুষজনাৰ তিৰুভৱ তিথি উপলক্ষে উজনি মাজুলীৰ শ্ৰী শ্ৰী টকৌবাৰী সত্ৰ আৰু শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত গুৰুজনাৰ তিৰুভৱ তিথিৰ বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰই মহাপুৰুষজনাৰ তিথি গুৰুকীৰ্তন হিচাপে 4দিনীয়াকৈ পালন কৰিছে। প্ৰথম দিনা চাউল ভোজনী, দ্বিতীয় দিনা থাপনি, আজি তৃতীয় দিনা মূল কীৰ্তন আৰু কাইলৈ শেষৰ দিনা ভাঙনি অনুষ্ঠিত হ'ব। নগাঁও জিলাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত আজি গুৰুজনাৰ তিৰুভৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰ পৰাই নাম প্ৰসংগ আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত বিশেষকৈ নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, টেঙাখাট, চাবুৱা, লাহোৱাল, মৰাণ, বৰবৰুৱা আদিকে ধৰি সকলো অঞ্চলতে আজি পুৱাৰে পৰা নাম কীৰ্তন, শাস্ত্ৰপাঠ, গায়ন বায়নৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভৱ তিথি পালন কৰা হৈছে। বৰপেটা সত্ৰতো আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিথি মহোৎসৱ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভৱ তিথি পালন কৰা হৈছে। এই উপলক্ষে জিলাখনৰ বগুৱানৰ শ্ৰী শ্ৰী কেৱলীয়া হাতী সত্ৰ আৰু গোৱালপাৰা চহৰৰ শ্ৰী শ্ৰী শ্যামৰায় সত্ৰত পুৱাৰে পৰা নাম প্ৰসংগৰ লগতে আন আন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। একেদৰে জিলাখনৰ বিভিন্ন সত্ৰ আৰু নামঘৰসমূহতো গুৰুজনাৰ তিৰুভৱ তিথি আয়োজন কৰা হৈছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভৱ তিথি অনুষ্ঠিত হৈছে। অসম সত্ৰ মহাসভা উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা অনুসৰি আজি পুৱা গুৰুভতী মা প্ৰসংগ, ভাগৱত পাঠ আদিৰে সত্ৰৰ চৌহদ মুখৰ হৈ পৰিছে। যোৰহাট জিলাৰ 38 নম্বৰ বালিগাঁও পঞ্চায়তৰ অন্তৰ্গত ঔৱান বৰালিত টিয়কৰ বিধায়ক বিকাশ শইকীয়াই আজি এটা অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। অঞ্চলটোৰ শিশুৰ শিক্ষা আৰু বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰটোৱে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। অনুষ্ঠানত গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকল, বিজেপি, অগপ, মিত্ৰজোঁটৰ দলীয় সদস্য আৰু স্থানীয় লোকসকল উপস্থিত থাকে। চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ নৱম অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। এই অধিৱেশনত ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি বিধেয়ক 2026ৰ লগতে কেইবাখনো চৰকাৰী বিধেয়ক আৰু বিদেশী অৱদান নিয়ন্ত্ৰণ আইন সম্পৰ্কীয় আলোচনাৰ লগতে বিধানসভাৰ বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।